এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। বিগত কেইবাদিনো হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ 12খন জিলাৰ 3 লাখৰো অধিক লোক বানৰ কবলত পৰিছে। গোৱালপাৰা, লখিমপুৰ, গহপুৰ, নগাঁৱৰ কামপুৰ, পশ্চিম কাৰ্বি আংলং, তিনিচুকীয়া আৰু ডিব্ৰুগড়ৰ বহু অঞ্চল প্লাবিত হৈ পৰিছে। গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰি ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত বুজ লয়। গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সকলো ধৰণৰ সহায়ৰ আশ্বাস প্ৰদান কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়েও অৱগত কৰে। ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি অনুসৰি পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছৰ 15খন গাঁও প্লাবিত হৈছে। জিলাখনৰ 100 মেগাৱাট শক্তিসম্পন্ন কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ 5খনকৈ শ্লুইচগেট খুলি দিয়াৰ ফলত নামনি অঞ্চলত বানৰ সৃষ্টি হৈছে। বৈঠালাংছু আৰু বৰচালি সংযোগী পথৰ ওপৰেৰে পানী বাগৰি 10খনকৈ গাঁৱেৰে সংযোগ বিচ্ছিন্ন হৈ পৰিছে। এই বানত খাৰুপিন্ধা, ইংহিন, বৰচালি, থাৰবেয়াবি, ৰংফেলান, উদমাৰিকে ধৰি 15খনকৈ গাঁও প্লাবিত হৈছে। আজি কাৰ্বি পৰিষদৰ 1 নম্বৰ দুৱাৰ আমলা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত এই অঞ্চলসমূহ স্থানীয় পাৰিষদ তথা কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰভাত চন্দ্ৰ তাৰুৱে এখন নাৱেৰে গৈ পৰিদৰ্শন কৰাৰ লগতে বন্যাৰ্তক নিজাববীয়াকৈ সাহায্য সামগ্ৰী প্ৰদান কৰে। তিনিচুকীয়া জিলাৰ অৰুণাচল সীমান্তৱৰ্তী নামনি দিবাং জিলাৰ বুমজিৰ নৈৰ বাঢ়নী পানীৰ মাজত আবদ্ধ হৈ পৰা 14জন লোকক আজি হেলিকপ্টাৰৰ জৰিয়তে সুকলমে উদ্ধাৰ কৰা হয়। উদ্ধাৰ কৰা লোককেইজনৰ 13জনেই তিনিচুকীয়া জিলাৰ। তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পালে এটা সংকটকালীন ফোন পোৱাৰ পাছতে কালি নিশাই এই সম্পৰ্কে অসম দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, বায়ু সেনা বিভাগৰ সহায় বিচৰাৰ লগতে অৰুণাচলৰ নামনি দিবাং জিলাৰ প্ৰশাসনকো হস্তম কৰি তোলে। আজি পুৱাৰ ভাগতে বায়ু সেনা বাহিনীয়ে উদ্ধাৰ কৰাৰ পাছত আটাইকে উদ্ধাৰ কৰে। লখিমপুৰ জিলা আয়ুক্তই জিলাখনৰ বানপীড়িত পোতাবিল, পাঁচনৈ আৰু কয়লামাৰী অঞ্চলৰ বান পৰিস্থিতি পৰিদৰ্শন কৰে। আয়ুক্তগৰাকীয়ে লগতে বানপীড়িতসকলক সাহায্য বিতৰণৰ বাবে স্থাপন কৰা কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি ব্যৱস্থাৰ বুজ লয়। কালি লখিমপুৰৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে জিলাখনৰ বানেচিঙা মথাউৰি পৰিদৰ্শন কৰিছিল। কালি বিয়লিৰে পৰা বৃদ্ধি হৈ থকা ব্ৰহ্মপুত্ৰৰ পানীয়ে আজি পুৱাই শিৱসাগৰৰ কোৱৰপুৰ মৌজাৰ মামল গড়ভঙাত ব্ৰহ্মপুত্ৰৰ এখন শ্লুইচগেট ভাঙি নিয়ে। শ্লুইচগেটখন ভাঙি যোৱাৰ ফলত কোৱৰপুৰৰ বসতিপূৰ্ণ এলেকা প্লাবিত হৈ পৰিছে। ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ স্তৰ বৃদ্ধি হোৱাৰ বাবে যোৰহাট আৰু মাজুলীৰ মাজৰ ফেৰী সেৱা পৰৱৰ্তী জাননী নিদিয়ালৈকে স্থগিত ৰখা হৈছে। সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে যিকোনো সহায়ৰ বাবে জিলা জৰুৰীকালীন অভিযান কেন্দ্ৰক জনাবলৈ যোৰহাট জিলা প্ৰশাসনে অনুৰোধ জনাইছে। ভাৰতৰ বতৰ বিজ্ঞান বিভাগ IMD-এ দিয়া বতৰৰ আগজাননী অনুসৰি আজি অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা আৰু মিজোৰামৰ বিভিন্ন স্থানত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগৰ মতে দিল্লীৰ লগতে হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাব, হাৰিয়ানা আৰু চণ্ডীগড়ত 4 জুন পৰ্যন্ত গাজনি ঢেৰেকনিৰে পাতলীয়া বৰষুণ হোৱাৰ লগতে প্ৰবল বতাহ বলাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি ৰাজ্যিক মন্ত্ৰীসভাৰ উপসমিতিৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত 2006 চনৰ 1 জানুৱাৰীত বা তাৰ আগেয়ে স্থাপন হোৱা শিক্ষানুষ্ঠানসমূহৰ প্ৰাদেশিকীকৰণৰ খচৰা বিধেয়ক সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। এই বৈঠকত ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তি, ভূমি অধিকাৰৰ প্ৰমাণপত্ৰ, নিম্ন, উচ্চ, উচ্চতৰ মাধ্যমিক আৰু মহাবিদ্যালয় বিত্তীয় আৱশ্যকতাকে ধৰি ভালেমান বিষয় আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে বিষয়া কৰ্মচাৰীসকলক তথ্য পৰীক্ষণৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ লগতে বিভাগীয় সহযোগিতা সুদৃঢ় কৰিবলৈ নিৰ্দেশ দিয়ে। অসম আৰক্ষীয়ে বৈৰী ৰাষ্ট্ৰক সমৰ্থন কৰি মত প্ৰকাশ কৰাৰ অভিযোগত এতিয়ালৈকে 81জন লোকক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। শেহতীয়াকৈ শোণিতপুৰ আৰক্ষীয়ে মহম্মদ দিলবৰ হুছেইন আৰু কামৰূপ আৰক্ষীয়ে হাফিজুৰ ৰহমান নামৰ লোক দুজনক গ্ৰেপ্তাৰ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি দেশ বিৰোধী মন্তব্য প্ৰদান কৰা ব্যক্তিক বা গোটক চিনাক্ত কৰি দেশৰ নিৰাপত্তা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত প্ৰয়াস অব্যাহত ৰাখিব লাগিব বুলি উল্লেখ কৰে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি সন্ধিয়া 7:45 সংবাদ চলন্তিকাত বৰষুণৰ এটা দিন শীৰ্ষক এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত পৰহি গুৱাহাটী মহানগৰীত হোৱা অভূতপূৰ্ব নগৰীয়া বানৰ সময়ত সৃষ্টি হোৱা অচলাৱস্থা আৰু এই সময়ত মানৱীয় প্ৰমূল্য সম্পৰ্কত ছাত্ৰ ছাত্ৰী, অভিভাৱক, আৰক্ষী কৰ্মচাৰী আৰু সাংবাদিকৰ মতামত শুনিবলৈ পাব। অনুষ্ঠানটিৰ পৰিকল্পনা আৰু প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত।